এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নৱনিৰ্মিত বাঁহ অৰ্কিড টাৰ্মিনেল ভৱন উদ্বোধন, খন্তেক পাছতে সৰুসজাইৰ পৰা বশিষ্ঠ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়লৈ হ'বলগীয়া বৃহৎ ৰোড শ্বত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ, কাইলৈ প্ৰধানমন্ত্ৰীৰ নামৰূপ সাৰ কাৰখানাত নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচী আৰু নগাঁৱৰ ঠিং ৰাজহ চক্ৰৰ দখলীকৃত চৰকাৰী ভূমিত আজি পঞ্চম দিনাও প্ৰশাসনৰ উচ্ছেদ অভিযান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছু সময় পূৰ্বে গুৱাহাটীৰ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নৱনিৰ্মিত বাঁহ অৰ্কিড টাৰ্মিনেল ভৱন উদ্বোধন কৰে। 4,000 কোটি টকা ব্যয় সাপেক্ষে এই নতুন টাৰ্মিনেল ভৱনটো নিৰ্মাণ কৰা হৈছে। প্ৰায় 1,40,000 বৰ্গমিটাৰ এলেকাজুৰি নিৰ্মাণ কৰা এই নতুন টাৰ্মিনেলটো বছৰি 1,30,00,000 যাত্ৰীক সেৱা আগবঢ়াব পৰাকৈ নিৰ্মাণ কৰা হৈছে। বাঁহ আৰু অৰ্কিড বিষয়বস্তুৰে নিৰ্মাণ কৰা এই টাৰ্মিনেল ভৱনে অসমৰ জৈৱ বৈচিত্ৰ আৰু সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত কয় যে নতুন বিমানবন্দৰৰ টাৰ্মিনেল ভৱন নিৰ্মাণে অসমৰ লগতে উত্তৰ পূবৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। অসমে পথ আৰু বিমান সেৱাৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত কৰা উন্নয়নৰ ওপৰতো তেওঁ আলোকপাত কৰে। অসমে আন্তঃগাঁথনিগত দিশৰ উন্নয়নৰ লগতে আইন শৃংখলাৰ উন্নয়ন সাধন কৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। ভাৰতীয় ন্যায় সংহিতা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰত শীৰ্ষস্থানত থকা বিষয়টোক লৈ প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্ৰকাশ কৰে। অসমে উন্নয়নৰ বিভিন্ন ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰি অগ্ৰসৰ হৈছে বুলি তেওঁ মত প্ৰকাশ কৰে।
মই ভুল নাই সকতা যে পিছলে সাল 13 এপ্ৰিল কো গুৱাহাটী ষ্টেডিয়ামে 11,000 সে জ্যাদা কলাকাৰোনে এক সাথ বিহু নৃত্য কিয়া থা। ইস ঘটনা কো গিনিজ ওয়ার্ল্ড রেকর্ড মে দর্জ কিয়া গয়া। এসে হি নয়ে রেকর্ড বনাতে হুয়ে অসম তেজি সে আগে বড় রহা হ্যায়। সাথিও, আব ইস নয়ি টার্মিনাল বিল্ডিং সে গুয়াহাটি আর অসম কি ক্ষমতা আর জাদা বড় জায়েগি। ইস টার্মিনাল পর হর সাল করিব 1,25,000,000 সে জাদা যাত্রী সফর কর সকেঙ্গে, ইয়ানি বড়ি সংখ্যা মে পর্যটক ভি অসম আ সকেঙ্গে। শ্রদ্ধালুও কে লিয়ে মা কামাখ্যা কে দর্শন কি সুবিধা ভি আসান হো জায়েগি। ইস নয়ে এয়ারপোর্ট টার্মিনাল মে কদম রাখতে ইয়ে সাফ দিখতা হ্যায় বিকাশ ভি আর বিরাসত ভি ইয়ে মন্ত্র কে মায়নে ক্যা হ্যায়।
এই অনুষ্ঠানত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কেঞ্জাৰাপু ৰামমোহন নাইডু, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰীক গামোচা, লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰতিচ্ছবি আৰু নতুন বিমানবন্দৰৰ আৰ্হিত খোদিত বিশেষ স্মাৰকেৰে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত দিয়া ভাষণত বিমান পৰিবহণ মন্ত্ৰীগৰাকীয়ে অসম তথা উত্তৰ পূবৰ বৈচিত্ৰপূৰ্ণ সংস্কৃতি, প্ৰাকৃতিক সৌন্দৰ্য আৰু লোকজীৱনৰ প্ৰশংসা কৰি কয় যে উত্তৰ পূব ভ্ৰমণ অবিহনে ভাৰত ভ্ৰমণ সম্পূৰ্ণ নহয়। তেওঁ সকলোকে অসম তথা উত্তৰ পূব ভ্ৰমণৰ বাবেও আহ্বান।
मैं व्यक्तिगत अनुभव के साथ मैं कहना चाहता हूं, उत्तर पूर्वी की सुंदरता, यहां की संस्कृति और यहां की जो बहुत प्यारे लोग हैं, ये अभिभूत कर देती है। और मैं देशवासियों से, खासकर मैं दक्षिण भारत से आता हूं, वहां के लोगों से भी मैं कहना चाहूंगा, आपने भारत को पूरी तरह नहीं देखा जब तक आपने उत्तर पूर्वी भारत को नहीं देखा। यू हैव नॉट सीन इंडिया अंटिल यू हैव सीन नॉर्थ ईस्ट इंडिया। आइए असम, आइए उत्तर पूर्व, आइए और महसूस कीजिए, इसे जिए, इसे जानिए।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত দিয়া ভাষণত অসমবাসীয়ে নিজৰ সপোনক বাস্তৱায়িত কৰিব পৰাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিগদৰ্শন কৰিছে বুলি উল্লেখ কৰে। তেওঁ লগতে শান্তি, প্ৰগতি আৰু বিকাশৰ পথত অগ্ৰসৰ হোৱা ৰাজ্যখনে গুৱাহাটী বিমানবন্দৰত সোনকালে দ্বিতীয়টো টাৰ্মিনেল লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। ইয়াৰ আগেয়ে বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পাছতে প্ৰধানমন্ত্ৰীয়ে অসমৰ বৰ্ণাঢ্য সংস্কৃতি প্ৰদৰ্শনেৰে আদৰণি জনোৱা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে আজি বিমানবন্দৰতে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 80 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে। এই কাৰ্যসূচীত ৰাজ্যপাল ৰক্ষণ প্ৰসাদ আচাৰ্য উপস্থিত থাকে। ইয়াৰ পাছতে তেওঁ টাৰ্মিনেল ভৱনৰ বাহিৰত জনসভাখনত অংশ লয়। প্ৰধানমন্ত্ৰীয়ে সৰুসজাইৰ পৰা বশিষ্ঠ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়লৈ অনুষ্ঠিত এটা বৃহৎ ৰোড শ্বত অংশ লৈছে। ইয়াৰ পাছতে তেওঁ গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দলৰ কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰিব। শ্ৰীমোদীয়ে কাইলৈ গুৱাহাটীৰ নৌ পৰিবহণ টাৰ্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ কেইবাগৰাকীও মেধাৱী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত অংশ লৈ তেওঁলোকৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি 860গৰাকী বীৰ শ্বহীদক প্ৰণিপাত জনাই শ্বহীদ বেদীত পুষ্পাঞ্জলি অৰ্পণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকী ইয়াৰ পাছত কাইলৈ নামৰূপলৈ যাব আৰু নামৰূপ সাৰ কাৰখানাত 12,000 কোটি টকা ব্যয় সাপেক্ষ নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে এখন জনসভাতো অংশ ল'ব। এই অনুষ্ঠানৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। মন্ত্ৰী বিমল বৰাই কালি জনসভাস্থলী পৰিদৰ্শন কৰি সকলো দিশ পৰ্যালোচনা কৰে। বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটীৰ খানাপাৰাত অহা 24 ডিচেম্বৰৰ পৰা হ'বলগীয়া অসম গ্ৰন্থমেলাত 27 ডিচেম্বৰত যুৱ লেখকৰ বিশেষ অনুষ্ঠান উন্মিলন অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আবেদনৰ ভিত্তিত 35 বছৰ অনুৰ্ধ 35গৰাকী যুৱক লেখক লেখিকাক বাছনিৰ ব্যৱস্থা কৰা হৈছে। আগ্ৰহী লেখক লেখিকাসকলে 23 ডিচেম্বৰৰ পূৰ্বে অসম প্ৰকাশন পৰিষদৰ ৱেবছাইটত উন্মিলন শীৰ্ষক গুগলৰ প্ৰপত্ৰখন পূৰণ কৰিব লাগিব। খানাপাৰা অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত 27 ডিচেম্বৰৰ দিনৰ 12 বজাত এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। যুৱ লেখক লেখিকাসকলৰ মাজৰ পৰা বাছনি কৰা 35গৰাকীক অসম গ্ৰন্থমেলাৰ আয়োজক কৰ্তৃপক্ষই যোগাযোগ কৰিব। নগাঁও জিলাৰ ঠিং ৰাজচক্ৰৰ দখলীকৃত চৰকাৰী ভূমিত আজি 5ম দিনাও প্ৰশাসনে উচ্ছেদ অভিযান চলায়। প্ৰশাসনে আজি মৈৰাধ্বজত অবৈধভাৱে খন্দা পুখুৰী উচ্ছেদ চলায়। এই অভিযানৰ বাবে 300 অধিক আৰক্ষীৰ লোক নিয়োগ কৰা হয়। 16 ডিচেম্বৰৰ পৰা চলা এই উচ্ছেদ অভিযানত মৈৰাধ্বজ, বেচামাৰী, শালমৰাবৰী, অকৰাবৰী, গেলেকনী বিলৰ টুকটুকী, চালনাবাৰী আৰু আহোমগড় অবৈধভাৱে পুখুৰী খনন কৰা চৰকাৰী ভূমি দখলমুক্ত কৰা হয়। ৰাজ্যৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অথবা প্ৰাদেশিকীকৃত মজলীয়া আৰু নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত অধ্যয়নৰত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ অনুসূচিত জনজাতিৰ ছাত্ৰ ছাত্ৰীৰ পৰা 2025-26 বৰ্ষৰ প্ৰাক প্ৰৱেশিকা বৃত্তিৰ বাবে আবেদন পত্ৰৰ আহান জনোৱা হৈছে। ভৈয়াম জনজাতি পৰিক্ৰমা সঞ্চালকালয়ে এখন জাননীযোগে আবেদন পত্ৰ আহানৰ কথা প্ৰকাশ কৰিছে। পিতৃ মাতৃ বা অভিভাৱকৰ বাৰ্ষিক আয় 50,000 টকাৰ কম হোৱা ছাত্ৰ ছাত্ৰীসকলে এই বৃত্তিৰ বাবে আবেদন কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে www.director.tribalaffairsplain.assam.gov.in-ৰ জৰিয়তে আবেদন পত্ৰ সংগ্ৰহ কৰিব পাৰিব আৰু অহা 30 ডিচেম্বৰৰ ভিতৰত আবেদন পত্ৰসমূহ নিজ নিজ শিক্ষানুষ্ঠানত জমা দিব লাগিব। অৰ্হতা সম্পন্ন ছাত্ৰ ছাত্ৰীসকলে বছৰি 1,200 টকাকৈ জলপানী লাভ কৰিব। অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধীনত আজি বজালি জিলাৰ পাটাচাৰকুছিত এটা ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰা হয়। বজালি জিলাৰ অতিৰিক্ত আয়ুক্ত উপাসনা দত্তই এই কেন্দ্ৰটো মুকলি কৰে। তেওঁ কয় যে এই কেন্দ্ৰৰ জৰিয়তে কৃষকসকল যথেষ্ট উপকৃত হ'ব। এই অনুষ্ঠানত কৃষি বিভাগৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াকে ধৰি স্থানীয় কৃষকসকলো উপস্থিত থাকে। কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাটকলৰ দ্বিতীয়টো গোটত 20 দিনীয়া অচলাৱস্থাৰ অন্তত কাইলৈৰ পৰা পুনৰ উৎপাদন আৰম্ভ হ'ব। ছনু এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী শশী প্ৰকাশ পুৰোহিতক মৰাপাট কল পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। মৰাপাট যোগানকাৰীৰ সৈতে হোৱা বৈঠকত দ্বিতীয় গোটটোৰ উৎপাদন আৰম্ভ কৰাৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হয়। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ নতুন 125 দিনীয়া নিয়োগ নিশ্চিত আঁচনি সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা আৰু অসম ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ তথা অৰ্থনীতিবিদ ডঃ দেৱজিৎ মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ পৰিকল্পনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৰজাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নৱনিৰ্মিত বাঁহ অৰ্কিড টাৰ্মিনেল ভৱন উদ্বোধন, সৰুসজাইৰ পৰা বশিষ্ঠৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়লৈ হোৱা বৃহৎ ৰোড শ্বত প্ৰধানমন্ত্ৰী মোদীৰ অংশগ্ৰহণ, কাইলৈ প্ৰধানমন্ত্ৰীৰ নামৰূপ সাৰ কাৰখানাত নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচী আৰু নগাঁৱৰ ঠিং ৰাজচক্ৰৰ দখলীকৃত চৰকাৰী ভূমিত আজি 5ম দিনাও প্ৰশাসনৰ উচ্ছেদ অভিযান। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।